সেয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঁচলি বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে তন্বিতা ভৰদ্বাজ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নিৰ্বাচন আয়োগৰ গুজৰাট, পঞ্জাব, ওড়িশা আৰু পশ্চিমবংগত জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষক হিচাপে থকা মানকেদাৰসকলক বদলিৰ নিৰ্দেশ, শোণিতপুৰৰ আৰক্ষী অধীক্ষককো বদলি, সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টি আৰু আদৰ্শ আচৰণ বিধি কঠোৰভাৱে বলবৎ কৰাৰ বাবে জিলা প্ৰশাসনসমূহৰ তৎপৰতা, ভোটদাতাসকলৰ মাজত লোকসভা নিৰ্বাচনৰ সজাগতা সৃষ্টিৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ শ্লগান আৰু জিংগল প্ৰতিযোগিতা, আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন আইছিছৰ ভাৰতত থকা মুৰববী হেৰিছ ফাৰুকী আৰু সহযোগী অনুৰাগ সিঙক অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাক অৰ্পণ আৰু কাইলৈৰ পৰা আই পি এল ক্ৰিকেটৰ সপ্তদশ সংস্কৰণৰ খেল, প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ মুখামুখি। নিৰ্বাচন আয়োগে গুজৰাট, পঞ্জাব, ওড়িশা আৰু পশ্চিমবংগত জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা নন কেডাৰ বিষয়াসকলক বদলিকৰণৰ নিৰ্দেশ দিছে। নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু সুশ্ৰী সিং সান্ধু তথা মুখ্য নিৰ্বাচনী বিষয়া ৰাজীৱ কুমাৰৰ অধ্যক্ষতাত আয়োজিত বৈঠকত এই সিদ্ধান্ত লোৱা হয়। তদুপৰি আয়োগে পঞ্জাবৰ লেথেণ্ডাৰ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অসমৰ শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষককো বদলিকৰণৰ নিৰ্দেশ দিয়ে। বিষয়া দুগৰাকীৰ পৰিয়ালৰ লোক ৰাজনীতিৰ সৈতে জড়িত হৈ থকাৰ পৰিপ্ৰেক্ষিতত আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টি কৰা আৰু আদৰ্শ আচৰণ বিধি কঠোৰভাৱে বলবৎ কৰাৰ বাবে জিলা প্ৰশাসনসমূহ তৎপৰ হৈ পৰিছে। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ভোটদাতাৰ সজাগতাৰ অংশ হিচাপে জিলাখনৰ নিজৰ নিৰ্বাচনী শুভংকৰ ডি এল অ' বাইদেউ উন্মোচন কৰা হৈছে। জিলাখনৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱৰ উপস্থিতিত শিৱসাগৰ নগৰৰ পশ্চিম যমুনা ৰোড অঞ্চলৰ ডি এল অ' ৰীতা মেছে জিলাখনৰ নিৰ্বাচনী শুভংকৰটো উন্মোচন কৰে। ইপিনে নগাঁও জিলাৰ ভোটদাতাৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আজি এটা চাইকেল সমদল উলিওৱা হয়। এই সমদলত ভালেসংখ্যক নতুন ভোটদাতাই অংশগ্ৰহণ কৰে। জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ দ্বাৰা আয়োজিত অনুষ্ঠানটোৰ আধাৰে উত্তৰ পূবৰ প্ৰথমগৰাকী পেৰা চাইক্লিষ্ট ৰাকেশ বণিকে। চাইকেল সমদলটোত নগাঁও নিৰ্বাচনী বিষয়া, অতিৰিক্ত আয়ুক্ত, খণ্ড উন্নয়ন বিষয়াৰ লগতে নতুন ভোটদাতাসকলেও অংশগ্ৰহণ কৰে। জিলাখনৰ প্ৰশাসনে নিৰ্বাচন উপলক্ষে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা সন্দৰ্ভত আমাৰ নগাঁৱৰ সংবাদদাতা মহেন্দ্ৰ শইকীয়া এইদৰে কয়।
সমাগত লোকসভা নিৰ্বাচনৰ বাবে দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো প্ৰশাসনে যুদ্ধকালীন প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। ভাৰতৰ নিৰ্বাচন আয়োগে ইতিমধ্যে ঘোষণা কৰা সূচী অনুসৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কাজিৰঙা কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ দুটা বিধানসভা সমষ্টিত অহা 19 এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। উক্ত দুটা বিধানসভা সমষ্টিৰ ভিতৰত আছে ব্ৰহ্মপুৰ বিধানসভা সমষ্টি আৰু কলিয়াবৰ বিধানসভা সমষ্টি। এই দুয়োটা বিধানসভা সমষ্টিৰ মুঠ 411,591 ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত 2,04,425 পুৰুষ ভোটাৰ আৰু 2,07,151 মহিলা ভোটাৰ আছে। তদুপৰি 15 জন তৃতীয় লিংগৰ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। অহা 19 এপ্ৰিলত অনুষ্ঠিত হ'ব লগা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে কলিয়াবৰ মহকুমা প্ৰশাসন আৰু নগাঁও জিলা প্ৰশাসনে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে কেইবাটাও পৰ্যায়ত নিৰ্বাচনী প্ৰক্ৰিয়াত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে। প্ৰশাসনে যিসকল লোকৰ চৰকাৰী অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ শস্ত্ৰসমূহ জমা দিবলৈ নিৰ্দেশনা জাৰি কৰাৰ লগতে পোষ্টেল বেলট পেপাৰ প্ৰেৰণ তথা নতুন ভোটাৰসকলক সজাগতা বৃদ্ধিৰ বাবে কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
কাৰ্বি আংলং জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী আচৰণ বিধি উলংঘা তথা নিৰ্বাচনী বিধি সন্দৰ্ভত কিবা জানিবলগীয়া থাকিলে সুকীয়াকৈ দুটা টোল ফ্ৰী নম্বৰ ঘোষণা কৰিছে। ডিফু জিলা আয়ুক্তৰ কাৰ্যালয়ে 600301962 টোল ফ্ৰী নম্বৰৰ সুবিধা দিছে। আনহাতে হামৰেণ জিলা আয়ুক্তৰ কাৰ্যালয়ে 81350054 67 টোল ফ্ৰী নম্বৰ ঘোষণা কৰিছে। নিৰ্বাচনৰ সৈতে জড়িত যিকোনো তথ্য জানিবৰ বাবে তথা অভিযোগ দাখিল কৰিবলৈ দুয়োখন জিলাৰ ভোটদাতাসকলে এই দুটা নম্বৰত যোগাযোগ কৰিব পাৰিব। তিনিচুকীয়া নিৰ্বাচনী জিলাৰ নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়ছোৱাত ধনৰ অবৈধ লেনদেন, ভোটদাতাক ধন দি প্ৰলোভিত কৰা, সুৰাৰ অবাধ প্ৰচলন আদি ৰোধ কৰাৰ উদ্দেশ্যে অভিযান অব্যাহত ৰখা হৈছে। তিনিচুকীয়া, মাকুম, ডিগবৈ আৰু ডুমডুমা বিধানসভা সমষ্টিত আৰ্হি আচৰণ বিধি বলবৎ কোষে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। নিৰ্বাচনী জিলাখনৰ বিভিন্ন স্থানত নিয়োজিত ষ্টেটিক ছাৰ্ভেলেন্স, ফ্লাইং স্কোৱাড আৰু ভিডিঅ' স্কোৱাডৰ দলে তালাচী অভিযান চলাইছে। ইফালে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছৰে পৰা দক্ষিণ শালমৰা মানকাছৰ জিলা আৰক্ষীৰ তালাচী অভিযান ব্যাপক কৰি তুলিছে। জিলাখনৰ অসম মেঘালয় সীমান্ত এলেকাৰ প্ৰৱেশ দুৱাৰ যি অহা যোৱা কৰা প্ৰতিখন বাহনত তালাচী চলোৱা হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে এই পৰ্যন্ত জিলাখনত অবৈধভাৱে সৰবৰাহ কৰা 31 লাখ টকাতকৈ অধিক ধন জব্দ কৰা হৈছে। সমাগত লোকসভা নিৰ্বাচনৰ বাবে কাজিৰঙা সমষ্টিত নিৰ্বাচনী আয়োগে ব্যয় পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা আই আৰ এছ লক্ষ্মণ সিং হোজাত আজি গোলাঘাটত উপস্থিত হয়। ব্যয় পৰ্যবেক্ষকগৰাকীয়ে আজি নিৰ্দিষ্ট নিৰ্বাচনী কৌশসমূহ পৰিদৰ্শন কৰে আৰু জিলা নিৰ্বাচনী বিষয়া তথা অন্যান্য সংশ্লিষ্ট বিষয়াসকলৰ লগত আলোচনাত মিলিত হয়। নিৰ্বাচন সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে ব্যয় নিৰীক্ষকৰ কাৰ্যালয়ৰ টেলিফোন নম্বৰ 9101121671 আৰু নিয়ন্ত্ৰণ কক্ষৰ টেলিফোন নম্বৰ 03774283282 যোগাযোগ কৰিব পাৰিব। আনহাতে যিকোনো নিৰ্বাচনী বিষয় আৰু এই সম্পৰ্কীয় অভিযোগ চি ভিজিল এপৰ জৰিয়তে দাখিল কৰিব পাৰিব বুলি গোলাঘাট জিলা প্ৰশাসনে জানিবলৈ দিছে। সমগ্ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটদাতাসকলক উৎসাহিত কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে শ্লোগান আৰু জিংগল প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ভোটদাতাৰ সজাগতা শীৰ্ষক বিষয়ৰ এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে ভোটৰ অধিকাৰ লাভ কৰা যুৱ ভোটদাতাসকলেহে অংশ ল'ব পাৰিব। শ্লোগান বা জিংগলসমূহ 40 ছেকেণ্ডৰ ভিতৰত হোৱাকৈ অসমীয়া ভাষাত বাণীবদ্ধ কৰি 31 মাৰ্চৰ ভিতৰত 9619686659 নাইবা 9716680969 নম্বৰলৈ হোৱাটছএপযোগে প্ৰেৰণ কৰিব লাগিব। তদুপৰি প্ৰতিযোগীয়ে নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নাম সন্নিৱিষ্ট কৰি পঠিয়াব লাগিব। অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীয়ে কালি ধুবুৰীৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদী সংগঠন আইছিছৰ ভাৰতত থকা মুৰববী হেৰিছ ফাৰুকী আৰু তেওঁৰ সহযোগী অনুৰাগ সিঙক ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ হাতত গতাই দিছে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আজি আয়োজিত এখন সংবাদমেলত বিশেষ টাস্ক ফৰ্চৰ মুৰববী পাৰ্থ সাৰথী মহন্তই হেৰিছ ফাৰুকী কুটাঘাতমূলক কাম কাজৰ সৈতে জড়িত বুলি সদৰি কৰে। তদুপৰি আইছিছৰ সদস্য নিযুক্তি প্ৰক্ৰিয়াতো ফাৰুকী জড়িত বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে সীমান্ত পাৰ হবলৈ চেষ্টা কৰা অৱস্থাত ধৰ্মশালা এলেকাৰ পৰা সন্ত্ৰাসবাদী দুটাক গ্ৰেপ্তাৰ কৰা হৈছিল। শ্ৰীমহন্তই কয় যে এই সন্ত্ৰাসবাদী দুটা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা অৰ্থাৎ NIAৰ কেইবাটাও গোচৰত অভিযুক্ত হোৱাৰ সূত্ৰে তেওঁলোকৰ সন্ধানত সংস্থাটোৱে অভিযান চলাই আছিল। ৰাষ্ট্ৰীয় সংস্থাটোৰ তদন্তত ওলাবলগীয়া অসম বিষয়ক তথ্যসমূহৰ ভিত্তিত অসম আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত অব্যাহত ৰাখিব বুলিও তেওঁ জানিবলৈ দিয়ে। দেশৰ অন্য প্ৰান্তৰ বিষয়সমূহ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে তদন্ত কৰিব বুলি মহাপৰিদৰ্শকগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে অসম আৰক্ষীয়ে সন্ত্ৰাসবাদী দুটাক প্ৰাথমিক পৰ্যায়ত কিছু সময়ৰ বাবে জেৰা কৰিছিল যদিও তদন্তৰ স্বাৰ্থত সেয়া ৰাজহুৱা কৰিব পৰা নাযাব। শ্ৰীমহন্তই কয় যে 15 দিন পূৰ্বে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা এটাৰ পৰা আইছিছৰ দুজন শীৰ্ষ নেতাৰ গতিবিধি সন্দৰ্ভত অসম আৰক্ষীয়ে তথ্য লাভ কৰিছিল। এই অনুসৰি বিশেষ টাস্ক ফৰ্চে চলোৱা অনুসন্ধানত 19 মাৰ্চত সন্ত্ৰাসবাদী দুটা ধুবুৰীৰ ধৰমশালাত উপস্থিত হোৱাৰ তথ্য লাভ কৰা হয়। এই অনুসৰি কালি পুৱতি নিশা ধৰমশালাত সীমান্ত অতিক্ৰম কৰা অৱস্থাত দুয়োজনকে গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে লোক দুজনৰ পৰা এতিয়ালৈ মোবাইল ফোনৰ বাহিৰে অন্য সামগ্ৰী জব্দ কৰা হোৱা নাই। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক তন্বিতা ভৰদ্বাজৰ পৰা।
লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ লগতে সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে। আজি গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু মিত্ৰজোঁটৰ নেতা তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত গোৱালপাৰা জিলাৰ দুধনৈত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয়। এই কাৰ্যসূচীত দলৰ ভালেসংখ্যক নেতা কৰ্মী উপস্থিত থাকে। গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে আজি সমষ্টিটোৰ অন্তৰ্গত ৱাৰ্ডৰ সভাপতিসকলৰ সৈতে দলীয় সতীৰ্থসকলৰ উপস্থিতিত আলোচনাত মিলিত হয়। তেওঁ জনসাধাৰণৰ সৈতেও মত বিনিময় কৰে। লখিমপুৰ সমষ্টিৰ ডুমডুমাত বিধায়ক মুকেশ গোৱালাই NDE সমৰ্থিত প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ প্ৰচাৰ চলায়। ইপিনে তিনিচুকীয়াৰ দুৰ্গাবাৰীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। গগৈ ডিব্ৰুগড় সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে কাজিৰঙা সমষ্টিৰ বিভিন্ন স্থানত ৰাজনৈতিক দলসমূহে তৎপৰতা অব্যাহত ৰাখিছে। আজি সন্ধিয়া সমষ্টিৰ গাঁওসমূহত বিধায়ক মৃণাল শইকীয়াৰ সৈতে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসাই প্ৰচাৰ চলায়। কৰিমগঞ্জৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মল্লাই আজি দুৰ্লভচৰা মণ্ডলৰ এখন দলীয় বৈঠকত অংশগ্ৰহণ কৰে। ইপিনে ধুবুৰী সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। 26,43,000ৰ অধিক ভোটদাতা থকা সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰাৰ্থীগৰাকীয়ে আজি গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰু কানকাটাৰ দলীয় কৰ্মীৰ লগতে ৰাইজৰ সৈতে মত বিনিময় কৰে। ইপিনে দলৰ ওদালগুৰি লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে আজি খাৰুপিটিয়াত এখন দলীয় সভাত অংশ লয়। যোৰহাট জিলাৰ তিয়ক বিধানসভা সমষ্টিৰ বিজেপিৰ কাৰ্যকৰ্তাসকলৰ এখন সাংগঠনিক সভা আজি অনুষ্ঠিত হয়। এই সভাত মন্ত্ৰী অজন্তা নিয়োগ প্ৰমুখ্যে ভালেসংখ্যক নেতা কৰ্মী উপস্থিত থাকে। বৰপেটাৰ লোকসভা সমষ্টিৰ বাবে অসম গণ পৰিষদৰ জিলা নিৰ্বাচনী কাৰ্যালয়টো আজি মুকলি কৰা হয়। দলৰ জিলা সভাপতি তথা প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে কাৰ্যালয়টো মুকলি কৰে। যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে আজি চৰাইদেউ জিলাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মণিপুৰত প্ৰথম পৰ্যায়ত হ'বলগীয়া লোকসভা নিৰ্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগে নিযুক্তি দিয়া তিনিগৰাকী ব্যয় নিৰীক্ষক আজি ৰাজ্যখনত উপস্থিত হয়। ৰাজ্যখনৰ যুটীয়া নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰা মতে নিৰীক্ষক তিনিগৰাকীয়ে ৰাজ্যখনত চলি থকা নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বুজ লোৱাৰ লগতে পুংখানুপুংখভাৱে ইয়াৰ নিৰীক্ষণ কৰিব। ইপিনে ৰাজ্যখনৰ নিৰ্বাচনত নিয়োজিত হ'বলগীয়া বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ অব্যাহত আছে। নিৰ্বাচনৰ বাবে দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে শাৰীৰিক প্ৰতিবন্ধকতা থকা ব্যক্তিৰ বাবে বিশেষ ভোটকেন্দ্ৰৰ ব্যৱস্থা কৰা হ'ব। ৰাজ্যৰ শিক্ষা বিভাগে নতুন শিক্ষাবৰ্ষ অৰ্থাৎ 1 এপ্ৰিলৰ পৰা শিক্ষা সেতু এপৰ জৰিয়তে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীৰ উপস্থিতি বাধ্যতামূলক কৰিছে। এনে পৰিস্থিতিত সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক ওম প্ৰকাশে সকলো জিলালৈ নিৰ্দেশনা জাৰি কৰি শিক্ষা সেতু এপত উপস্থিতি লোৱাৰ ক্ষেত্ৰত কিবা কাৰিকৰী বিসংগতি আছে নেকি সেয়া পৰীক্ষা কৰিবলৈ সংশ্লিষ্ট শিক্ষা বিষয়াসকলক নিৰ্দেশ দিছে। এই ক্ষেত্ৰত যদি কিবা জানিবলগীয়া বিষয় থাকে তেন্তে সেয়া 20 মাৰ্চৰ ভিতৰত জনাবলৈ মিছন সঞ্চালকে নিৰ্দেশনাটোত উল্লেখ কৰিছে। ভাৰতীয় দূৰসংযোগ নিয়ামক প্ৰাধিকৰণৰ উপভোক্তা সম্পৰ্কীয় এটা অনুষ্ঠান মাজুলী জিলাৰ মাজুলী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকা ছাত্ৰ ছাত্ৰীসকলৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা অহা টেলিকম কোম্পানীসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানটিত প্ৰাধিকৰণৰ বিষয়াসকলে টেলিকম সম্পৰ্কীয় বিভিন্ন দিশ ডিজিটেল মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত দাঙি ধৰে। আজি আন্তঃৰাষ্ট্ৰীয় বন দিৱস উপলক্ষে তামোলপুৰ বনাঞ্চলী কাৰ্যালয়ৰ সহযোগত বেচৰকাৰী সংগঠন দ্য গ্ৰীণ গ্লোবেলৰ উদ্যোগত এখন কৰ্মশালাৰ আয়োজন কৰা হয়। কৰ্মশালাত বন্যপ্ৰাণীৰ খাদ্য বাসস্থানৰ অভাৱ হাতী মানুহৰ সংঘাত আদিৰ লগতে অন্যান্য বিষয় আলোচনা কৰা হয়। কৰ্মশালাখনত সংশ্লিষ্ট ক্ষেত্ৰখনৰ বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে। উত্তৰ পূব ক্ৰীড়া প্ৰতিযোগিতাৰ আজি তৃতীয় দিনটোত অসমী এথলেটিকছত 3টা সোণ লাভ কৰাৰ লগতে অসমৰ মহিলা টেনিছ দলে মেঘালয়ক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। ইফালে আৰ্চাৰীত অসমে 11টা সোণৰ পদক নিৰ্ণয়কাৰী মেচত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰে। উল্লেখযোগ্য যে অসমৰ টেবুল টেনিছ খেলুৱৈ তৃষা গগৈয়ে এই প্ৰতিযোগিতাখনত 4টাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আই পি এল ক্ৰিকেটৰ সপ্তদশ সংস্কৰণ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। কাইলৈৰ খেল চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মাজত অনুষ্ঠিত হ'ব। খেলখন নিশা 8 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ পূৰ্বে হ'বলগীয়া এইবাৰৰ আই পি এলৰ সংস্কৰণে বিশেষ গুৰুত্ব বহন কৰিছে। তদুপৰি নিলামৰ পূৰ্বে এই সংস্কৰণ চূড়ান্ত হিচাপে পৰিগণিত হৈছে। ইপিনে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অহা মে'ত 2খন আই পি এলৰ খেল অনুষ্ঠিত হ'ব। ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে এই বিষয়ে প্ৰকাশ কৰিছে। লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বি চি চি আইয়ে প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক সূচীহে ঘোষণা কৰিছে। অহা সপ্তাহত লীগৰ পৰৱৰ্তী কাৰ্যসূচী প্ৰকাশ কৰা হ'ব। ইফালে বৰ্ডৰ সচিব জয় শ্বাহে এইবাৰ আই পি এলৰ সকলো খেল ভাৰততে হ'ব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে পূৰ্বে অহা 5 আৰু 16 মে'ত বৰ্ষাপাৰাত 2খন খেল হোৱাৰ কথা আছিল যদিও নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মে'ৰ তৃতীয় বা চতুৰ্থ সপ্তাহত খেল দুখন অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ৰাজস্থান ৰয়েলছে এইবাৰ আই পি এলত 24 মাৰ্চত জয়পুৰত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে উচ্চতম ন্যায়ালয়ৰ প্ৰাংগণত আজি সহায় কেন্দ্ৰৰ বিশেষ সুবিধা মুকলি কৰে। তেওঁ কয় যে ন্যায়াধীশ ৰবীন্দ্ৰ ভট্টৰ অধ্যক্ষতাৰ অধীনৰ সমিতিৰ প্ৰতিবেদন দাখিলৰ সৈতে আৰম্ভ হোৱা বিশেষ পদক্ষেপৰ সৈতে সংগতি ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয় যে বিশেষভাৱে সক্ষম লোক, জ্যেষ্ঠ নাগৰিক, গৰ্ভৱতী মহিলাকে ধৰি বিশেষ সহায়ৰ প্ৰয়োজন হোৱা লোকসকলৰ বাবে উচ্চতম ন্যায়ালয়ৰ সুবিধাসমূহ উপলব্ধ কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণৰ বাবে এই সমিতিখনে পৰামৰ্শ দিয়ে। নাগালেণ্ডত একমাত্ৰ লোকসভা আসনখনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া কালি আৰম্ভ হৈছে। ৰাজ্যখনত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। নাগালেণ্ড সংসদীয় সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া সুশীল কুমাৰে কৈছে যে কালি অধিসূচনা জাৰি কৰাৰ পিছত কোনো প্ৰাৰ্থী অথবা তেওঁৰ সমৰ্থকে ৰিটাৰ্ণিং বিষয়া বা সহকাৰী ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দিনৰ 11 বজাৰ পৰা বিয়লি 3 বজালৈ অহা 27 মাৰ্চৰ ভিতৰত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। নিৰ্বাচন আয়োগৰ গুজৰাট, পঞ্জাব, ওড়িশা আৰু পশ্চিমবংগত জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষক হিচাপে থকা নন কেডাৰসকলৰ বদলিৰ নিৰ্দেশ, শোণিতপুৰৰ আৰক্ষী অধীক্ষককো বদলি, সমগ্ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টি আৰু আৰ্হি আচৰণ বিধি কঠোৰভাৱে বলবৎ কৰাৰ বাবে জিলা প্ৰশাসনসমূহৰ তৎপৰতা, ভোটদাতাসকলৰ মাজত লোকসভা নিৰ্বাচনৰ সজাগতা সৃষ্টিৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ শ্লোগান আৰু জিংগল প্ৰতিযোগিতা, আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন আইছিছৰ ভাৰতত থকা মুৰববী হেৰিছ ফাৰুকী আৰু সহযোগী অনুৰাগ সিং ওৰফে ৰেহানক অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাক অৰ্পণ আৰু কাইলৈৰ পৰা আই পি এল ক্ৰিকেটৰ সপ্তদশ সংস্কৰণৰ খেল প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি। আমাৰ বাতৰি ইমানতে শেষ হ'ল।